এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। অসমৰ চহকী বয়নশিল্প সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কালি লণ্ডনলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে ফেচবুক লাইভযোগে এই কথা প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তি সফল হলে 500 বছৰ কাল প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষুৰে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ 2027 চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। এই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাৰ সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ভাৰতীয় প্ৰেছ কাউন্সিলৰ প্ৰতিষ্ঠাৰ উদযাপনৰ লগতে সংবাদ মাধ্যমৰ স্বাধীনতা আৰু বিশ্বজুৰি সাংবাদিকসকলৰ ভূমিকা সম্পৰ্কে সজাগ সচেতন কৰাৰ বাবে এই দিৱস উদযাপন কৰা হয়। এইবাৰৰ প্ৰেছ দিৱসৰ মূল বিষয় হৈছে নতুন সাহসী বিশ্বত সাংবাদিকতা, সংবাদ মাধ্যমৰ স্বাধীনতা আৰু গণমাধ্যমৰ ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত স্বাধীন, দায়িত্বশীল আৰু নিৰ্ভীক সংবাদ মাধ্যম গণতন্ত্ৰৰ অন্যতম মুখ্য স্তম্ভ হিচাপে পৰিগণিত হৈ আহিছে বুলি উল্লেখ কৰে। তেওঁ প্ৰেছ দিৱস উপলক্ষে সততা, নৈতিকতা আৰু জনসাধাৰণৰ আস্থা অটুট ৰাখি প্ৰকৃত তথ্যৰে ৰাইজক সজাগ আৰু শক্তিশালী কৰি তোলা সংবাদকৰ্মীসকলক অভিনন্দন জ্ঞাপন কৰিছে। অসমতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত গুৱাহাটীৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰত ৰাজ্যিক ভিত্তিত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাসমূহতো আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপনৰ আয়োজন কৰা হৈছে বুলি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। বড়ো সাহিত্য সভাৰ আজি 74 সংখ্যক প্ৰতিষ্ঠা দিৱস। এই উপলক্ষে বিটিআৰৰ জিলাকেইখনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠাৰ দিনটোত সভাৰ পূৰ্বৰ কাণ্ডাৰীসকলক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে সকলোকে অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে ৰাজ্যৰ সাহিত্য সংস্কৃতিৰ বৰ্ণিল জগতখনত বড়ো সাহিত্য সভাৰ বিশেষ অৱদান আছে। তেওঁ কয় যে জন্মলগ্নৰে পৰা বড়ো সাহিত্য সভাই চহকী বড়ো ভাষাৰ উত্তৰণ আৰু প্ৰসাৰৰ বাবে ভালেমান পদক্ষেপ লৈছে। বড়ো সাহিত্য সভাই সাংস্কৃতিক দিশতো উল্লেখনীয় কাম কৰিছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বড়ো সাহিত্য সভাই ভিন ভিন ভাষাৰ সৈতে বড়ো ভাষাক সাঁকোৰ দৰে গাঁঠি লোৱাত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে। 1633 খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰতাপ সিংহই ৰাজকীয় পক্ষী উদ্যান হিচাপে মান্যতা প্ৰদান কৰা মাজুলীৰ চৰাইচুঙত বিগত বছৰৰ দৰে এইবাৰো চৰাইচুং মহোৎসৱ উদযাপন কৰিবলৈ লোৱা হৈছে। মাজুলীবাসীৰ লগতে প্ৰকৃতিপ্ৰেমীসকলৰ সহযোগত তথা মাজুলীৰ সাহিত্য আৰু চৰাইচুং উৎসৱ উদযাপন সমিতিৰ উদ্যোগত 7-10 ডিচেম্বৰলৈ এই উৎসৱৰ আয়োজন কৰা হৈছে। এই উপলক্ষে ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কালি অনুষ্ঠানৰ লাইখুঁটা স্থাপন কৰা হয়। বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীৰ গুলীত যোৱা নিশা এজন ড্ৰাগছ সৰবৰাহত অভিযুক্ত লোক আহত হয়। যোৱা 6 নৱেম্বৰত জিলাখনৰ আৰক্ষীয়ে হেৰইন সৰবৰাহ কৰাৰ অভিযোগত আটক কৰা আনোৱাৰ হুছেইনে যোৱা নিশা আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰাত গুলীচালনা কৰা হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। উল্লেখযোগ্য যে ধৃত লোকজনক যোৱা নিশা ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ এটা বিশেষ স্থানলৈ লৈ যোৱা হৈছিল। ভৰিত গুলী লগা আনোৱাৰক ফখৰুদ্দিন আলী আহমেদ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৰাজ্যৰ শিক্ষা বিভাগে নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ 4,500টা খালী শিক্ষক পদত অচিৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব। এই ক্ষেত্ৰত প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতিয়ে ইতিমধ্যে শিক্ষক পদৰ বাবে পূৰ্বে অনুষ্ঠিত পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম কাইলৈ আৰম্ভ কৰিব বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে নিম্ন প্ৰাথমিকত 2,900 আৰু উচ্চ প্ৰাথমিকত 1,600 পদৰ বাবে চলিত বৰ্ষৰ জানুৱাৰীত বিজ্ঞাপন প্ৰকাশ পাইছিল। 42,000 প্ৰাৰ্থীয়ে আবেদন কৰাৰ পাছত 4,500 পদৰ বিপৰীতে পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থী বাছনি কৰা হৈছিল। প্ৰাথমিক শিক্ষা সঞ্চালকগৰাকীয়ে প্ৰকাশ কৰা মতে প্ৰথমে দিব্যাংগ প্ৰাৰ্থীসকলৰ বাবে সংৰক্ষিত 402 পদৰ বিপৰীতে উত্তীৰ্ণ প্ৰাৰ্থীৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 বজাত।